মথি অধ্যায় তেৰ। সেইদিনাই যীশু ঘৰৰ পৰা ওলাই গৈ সাগৰৰ তীৰত বহিল। তাতে বহু লোকসমূহ তেওঁৰ ওচৰত গোট খোৱাত তেওঁ এখন নাৱত উঠি তাত বহিলত সেই গোটেই মানুহৰ দল বামতে থিয় হৈ থাকিল। তেতিয়া তেওঁ দৃষ্টান্ত দি তেওঁবিলাকৰ আগত অনেক কথা ক'লে।
চোৱা, এজন খেতিয়কে কঠীয়া সিঁচিবলৈ গ'ল আৰু তেওঁ সিঁচোতে সিঁচোতে কেতবোৰ কঠীয়া বাটৰ কাষত পৰিল। তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে। কেতবোৰ অলপ মাটি থকা শিলনিত পৰি মাটি ডাঠ নোহোৱাত সোনকালে গজিল, কিন্তু সূৰ্য উদয় হলত তাপ লাগি তাৰ শিপা নোহোৱাত শুকাই গ'ল। আৰু কেতবোৰ কায়তনিত পৰিল, তাতে কায়তীয়া বন বাঢ়ি তাক হেঁচি ধৰি মাৰিলে। কিন্তু আনবোৰ ভাল মাটিত পৰিল, তাতে কেতবোৰে 100 গুণ, কেতবোৰে 300 গুণ, কেতবোৰে 150 গুণকৈ গুটি ধৰিলে। যাৰ কাণ আছে তেওঁ শুনক।
পাছে তেওঁৰ শিষ্যবিলাকে আহি তেওঁক সুধিলে,
আপুনি কি কাৰণে তেওঁবিলাকৰ আগত দৃষ্টান্ত দি কথা কয়?
তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
স্বৰ্গৰাজ্যৰ নিগৰু তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে, কিন্তু তেওঁবিলাকক দিয়া হোৱা নাই। কিয়নো যাৰ আছে তেওঁক দিয়া হ'ব, তাতেই তেওঁৰ অধিক হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে তাকো তেওঁৰ পৰা নিয়া হ'ব। কিয়নো তেওঁবিলাকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও। এই হেতুকে তেওঁবিলাকৰ আগত মই দৃষ্টান্ত দি কওঁ, তাতে যীশুৰ এই ভাববাণী তেওঁবিলাকলৈ সিদ্ধ হৈ গৈছে। তোমালোকে শুনোতে শুনিবা কিন্তু নুবুজিবা, আৰু দেখোতে দেখিবা কিন্তু নাজানিবা। কিয়নো এই মানুহবিলাকে যেন চকুৰে নেদেখে, কাণেৰে নুশুনে, চিত্তৰেও নুবুজে আৰু ঘূৰি নাহে, আৰু মই তেওঁবিলাকক যেন সুস্থ নকৰোঁ, এই নিমিত্তে তেওঁবিলাকৰ চিত্ৰ ভতুহা আৰু শুনিবলৈ কাণো গধুৰ। আৰু তেওঁবিলাকে নিজৰ নিজৰ চকু মুদি আছে, কিন্তু তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে। তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে। তোমালোকক মই স্বৰূপকৈ কওঁ, তোমালোকে যিবোৰ দেখিছা তাক অনেক ভাববাদী আৰু ধাৰ্মিক লোকে দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপায়, আৰু তোমালোকে যিবোৰ শুনিছা তাক শুনিবলৈ ইচ্ছা কৰিও শুনিবলৈ নাপালে। এতেকে তোমালোকে সেই কঠীয়া সিঁচা খেতিয়কৰ দৃষ্টান্ত শুনা। যেতিয়া কোনোৱে ৰাজ্যৰ বাক্য শুনে কিন্তু নুবুজে, তেতিয়া পাপ আত্মাই আহি তেওঁৰ অন্তৰত যিবোৰ সিঁচা হ'ল তাক কাঢ়ি নিয়ে। এইজন বাটৰ কাষত পৰা কঠীয়াস্বৰূপ, আৰু যিজন শিলনিত পৰা কঠীয়াস্বৰূপ, তেওঁ বাক্য শুনিলতেই আনন্দৰে তাক গ্ৰহণ কৰে, কিন্তু তেওঁৰ অন্তৰত শিপা নোহোৱাত তেওঁ অলপ দিন মাথোন থাকে। পাছে বাক্যৰ কাৰণে ক্লেশ বা তাৰণা হোৱা মাত্ৰে তেওঁ বিঘিনি পায়। আৰু যিজন কায়াতনিত পৰা কঠীয়াস্বৰূপ, তেওঁ বাক্য শুনিলত সংসাৰৰ চিন্তা আৰু ধনৰ মায়াই বাক্য হেঁচি ধৰে, তাতে তেওঁ বিফল হয়। আৰু যিজন ভাল মাটিত পৰা কঠীয়াস্বৰূপ, তেওঁ বাক্য শুনি বুজে, সেইজনে বাস্তৱিকতে ফল উৎপন্ন কৰে। আৰু কেতবোৰে 100 গুণ, কেতবোৰে 300 গুণ, কেতবোৰে 150 গুণকৈ গুটি ধৰে।
তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক ক'লে,
নিজৰ পথাৰত ভাল কঠীয়া সিঁচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। কিন্তু মানুহবিলাকে টোপনিত থাকোঁতে তেওঁৰ শত্ৰু আহি ধানৰ মাজত বিনয় বনৰ গুটি সিঁচি গুচি গ'ল। পাছে যেতিয়া সেই ধান গছ বাঢ়ি ঠোৰ ওলাল, তেতিয়া বিনয় বনো দেখা দিলে। তাতে সেই গৃহস্থৰ দাসবিলাকে আহি তেওঁক ক'লে, মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিঁচা নাই, তেন্তে বিনয় বন ক'ৰ পৰা হ'ল? তেওঁ সিহঁতক ক'লে, কোনোবা শত্ৰুৱে তাক কৰিলে। তাতে দাসবিলাকে তেওঁক ক'লে, তেন্তে আমি যেন গৈ বনবোৰ গোটাম, আপোনাৰ এনে ইচ্ছা আছেনে? তেওঁ ক'লে, নহয়, বনবোৰ গোটাওঁতে কি জানি তহঁতে ধানকো তাৰ লগতে উভাল। শস্য দাবৰ সময়লৈকে দুয়োকো একেলগে বাঢ়িবলৈ দে, পাছে দাবৰ সময়ত মই ধান দোৱাবোৰক ক'ম, প্ৰথমতে বিনয় বনবোৰ গোটাই পুৰিবলৈ মুঠামুঠ কৰি বান্ধিবি, কিন্তু ধান মোৰ ভঁৰালত চপাই থবি হওক।
তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক ক'লে,
স্বৰ্গৰাজ্য এটি সৰিয়হৰ গুটিৰ নিচিনা। তাক কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে সি আটাই কঠিয়াতকৈ সৰু হয়, কিন্তু গজি বাঢ়িলে শাকতকৈও ডাঙৰ, আৰু আকাশৰ চৰাই আহি তাৰ ডালত বাস কৰে, এনে গছ হৈ যায়।
তেওঁবিলাকক আৰু এটা দৃষ্টান্ত দি কলে,
যি খমিৰ এজনী তিৰোতাই লৈ তিনিদুন পিঠাগুড়িৰ মাজত আটাইখিনি নফুলালৈকে ঢাকি থলে, তাৰ নিচিনা স্বৰ্গৰাজ্য।
এই সকলো কথা যীশুৱে লোকসমূহৰ আগত দৃষ্টান্ত দি কলে, আৰু দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নকলে। যি বচন ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল,
মই দৃষ্টান্ত দি ক'বলৈ মোৰ মুখ মেলিম, জগত স্থাপন কৰাৰে পৰা গুপ্ত কথাবোৰ প্ৰকাশ কৰিম,
সেই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। তেতিয়া তেওঁ লোকসমূহক বিদায় দি ঘৰলৈ আহিলত, তেওঁৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে,
পথাৰৰ বিনয়বনৰ দৃষ্টান্ত আমাক বুজাই দিয়কচোন।
তাতে তেওঁ উত্তৰ দি ক'লে,
যিজনে ভাল কঠীয়া সিঁচে তেওঁ মানুহৰ পুত্ৰ, পথাৰেই জগতখন, ভাল কঠীয়া ৰাজ্যৰ সন্তানবিলাক, আৰু বিনয়বন পাপ আত্মাৰ সন্তানবিলাক। যি শত্ৰুৱে সেইবোৰ সিঁচিলে সি চৈতান, শস্য দাবৰ সময়তেই জগতৰ শেষ, ধান দোৱাবিলাকেই স্বৰ্গৰ দূত। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ'ব। মানুহৰ পুত্ৰই তেওঁৰ দূতবিলাকক পঠাই দিব, আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নজনক বিষয় আৰু অধৰ্মচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। তেতিয়া ধাৰ্মিকসকলে তেওঁবিলাকৰ পিতৃৰাজ্যৰ সূৰ্যৰ নিচিনা হৈ দীপ্তি প্ৰকাশ কৰিব। যাৰ কাণ আছে তেওঁ শুনক। স্বৰ্গৰাজ্য পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা, তাক কোনো মানুহে দেখা পায় লুকুৱাই থয়, পাছে আনন্দৰে গৈ তেওঁৰ সৰ্বস্ব বেচি সেই পথাৰ কিনে। আকৌ স্বৰ্গৰাজ্য উত্তম মুকুতা বিচাৰোতা এজন সদাগৰৰ নিচিনা, তেওঁ এটা বহুমূলীয়া মুকুতা দেখা পাই গৈ তেওঁৰ সৰ্বস্ব বেচি তাক কিনিলে। আকৌ স্বৰ্গৰাজ্য সাগৰত পেলোৱা সকলোবিধৰ মাছ চপাই লোৱা এখন জালৰ নিচিনা, সেই জাল ভৰিলত মানুহবিলাকে বামলৈ তুলি তাতে বহি ভালবোৰ চপাই পাত্ৰত ৰাখি বেয়াবোৰ পেলাই দিলে, সেইদৰে জগতৰ শেষতো হ'ব। স্বৰ্গৰ দূতবিলাকে আহি ধাৰ্মিকসকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰি সিহঁতক অগ্নিকুণ্ডত পেলাব, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। তোমালোকে এই সকলো কথা বুজিলানে?
তেওঁবিলাকে তেওঁক ক'লে,
হয়।
তেতিয়া তেওঁ ক'লে,
যি গৃহস্থই নিজৰ ভঁৰালৰ পৰা ন আৰু পুৰণি দ্ৰব্য উলিয়ায়, তেওঁৰ নিচিনা স্বৰ্গৰাজ্যৰ শিষ্য হোৱা প্ৰতিজন অধ্যাপক।
যীশুৱে সকলো দৃষ্টান্ত দি অতাই তাৰ পৰা প্ৰস্থান কৰি নিজৰ দেশলৈ আহি মানুহবিলাকক তেওঁবিলাকৰ নামঘৰত উপদেশ দিলে। তাতে তেওঁবিলাকে বিস্ময় মানি ক'লে,
এই মানুহজনৰ এনে জ্ঞান আৰু পৰাক্ৰম কাৰ্যবোৰ ক'ৰ পৰা হ'ল?
ই বাঢ়ৈৰ পুতেক নহয়নে? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম জাকুব, জোচেফ, চিমুন আৰু জিহুদা নহয়নে? আৰু ইয়াৰ ভনীয়েকহঁত সকলোৱে আমাৰ ইয়াত নাইনে? তেন্তে ইয়াৰ এই সকলো ক'ৰ পৰা হ'ল?
তাতে তেওঁবিলাকে তেওঁ বিঘিনি পালে, কিন্তু যীশুৱে তেওঁবিলাকক ক'লে,
নিজৰ দেশ আৰু নিজৰ ঘৰৰ বাহিৰে আন ক'তো ভাৱবাদী মৰ্যাদাহীন নহয়।
আৰু তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে তাত বিস্তৰ পৰাক্ৰম কাৰ্য নকৰিলে।